بني. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক যোৱা নিশা নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানৰ জয়পুৰলৈ যাব। গাজা শান্তি সন্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তিবৰ্ধন সিং ইজিপ্তৰ ৰাজধানী কাইৰোত উপস্থিত হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰা হিন্দ 2025ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে 3 উইকেটত জয়লাভ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক যোৱা নিশা নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে ধৰি দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি তথা প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়। বিহাৰ নিৰ্বাচনত NDAৰ আসন ভাগ বটোৱাৰাৰ কথা ঘোষণা কৰাৰ পাছতে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ আহ্বান জনোৱা হয়। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDAই কালি ঘোষণা কৰা আসন ভাগ বটোৱাৰা চুক্তি অনুসৰি বিজেপি আৰু জনতা দল ইউনাইটেডে 101খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে লোক জনশক্তি পাৰ্টীয়ে 29খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। একেদৰে ৰাষ্ট্ৰীয় লোকমৰ্চা আৰু হিন্দুস্তানী আৱাম মৰ্চাই 6খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই নিৰ্বাচনত NDA বিৰোধী INDI মিত্ৰজোঁটৰ বিৰুদ্ধে কঠিন যুঁজত অৱতীৰ্ণ হ'ব। INDI মিত্ৰজোঁটত তেজস্বী যাদৱৰ নেতৃত্বৰ ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ, CPIML লিবাৰেচন, CPI, CPIM আৰু মুকেশ চাহানীৰ নেতৃত্বৰ বিকাশশীল ইনচান পাৰ্টী আছে। INDI মিত্ৰজোঁটে এতিয়াও আসন ভাগ বটোৱাৰাৰ ব্যৱস্থা চূড়ান্ত কৰা নাই। বিহাৰ বিধানসভা নিৰ্বাচন অহা 6 আৰু 11 নৱেম্বৰত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানৰ জয়পুৰলৈ যাব। এই ভ্ৰমণকালত তেওঁ নতুন ফৌজদাৰী আইন, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৰূপায়ণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী মুকলি কৰিব। ছদিনীয়াকৈ আয়োজন কৰা এই প্ৰদৰ্শনীত নতুন আইনৰ মুখ্য বিধানসমূহৰ আলোকপাত কৰাৰ লগতে ৰাজস্থানত এই আইনসমূহ ৰূপায়ণৰ পাছত লাভ কৰা অগ্ৰগতিসমূহ দেখুওৱা হ'ব। ইয়াৰ পাছত শ্ৰীশ্বাহে এখন জনসভাত ভাষণ দিব। এই অনুষ্ঠানতে তেওঁ ৰাইজিং ৰাজস্থান গোলকীয় বিনিয়োগ সন্মিলন 2024ৰ অধীনত 4,00,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে 9,300 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় পৰিৱেশ তথা বন ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিং গাজা শান্তি সন্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ উদ্দেশ্যে ইজিপ্তৰ ৰাজধানী কাইৰোত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ প্ৰতিনিধি হিচাপে এই সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিব বুলি সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। যোৱা বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত ইজৰাইল আৰু হামাছে বুজাবুজি কৰা কাৰ্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে আদৰণি জনাইছে। এই ক্ষেত্ৰত ইজৰাইলী প্ৰধানমন্ত্ৰী নেতান্যাহুৰ শক্তিশালী নেতৃত্বৰো শ্ৰীমোদীয়ে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে পণবন্দীসকলক মুকলি কৰি দিয়া হ'ব আৰু গাজাৰ জনসাধাৰণলৈ প্ৰয়োজনীয় মানৱীয় সহায় সাহায্য আগবঢ়োৱা হ'ব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইজিপ্তৰ শ্বাৰ্মেল শ্বেইখত আজি গাজাত যুদ্ধ সমাপ্তিৰ উদ্দেশ্যে এখন চুক্তি চূড়ান্ত কৰাৰ লক্ষ্যৰে শান্তি সন্মিলন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰে বিহাৰত বুথ পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে মেৰা বুথ সবচে মজবুত শীৰ্ষক কাৰ্যসূচীত যোগদান কৰি তেওঁলোকৰ দিহা পৰামৰ্শসমূহ আগবঢ়াবলৈ দলীয় কৰ্মীসকলক আহান জনায়। প্ৰধানমন্ত্ৰীয়ে কিছুসংখ্যক বচা বচা কৰ্মীৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব বুলি জানিবলৈ দিয়ে। কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁ আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলকো সাক্ষাৎ কৰিব। আলোচনাত দুয়োখন দেশৰ মাজত বাণিজ্য বৈচিত্ৰ, শক্তি ৰূপান্তৰ আৰু নিৰাপত্তাৰ দৰে বিষয়ত কৌশলগত সহযোগিতা বৃদ্ধিত আলোকপাত কৰা হ'ব। এই ভ্ৰমণৰ অংশ হিচাপে শ্ৰীমতী আনন্দ মুম্বাইলৈও যাব আৰু তাত তেওঁ বিনিয়োগ, কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক সুবিধা সন্দৰ্ভত দেশ দুখনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ মুৰববীসকলৰ সৈতে মত বিনিময় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহীন 2025ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে 26 অক্টোবৰত সামৰণি পৰিবলগীয়া এই বাৰ্ষিক অনুশীলনত ভাৰতীয় সেনাবাহিনীৰ এটা 125 জনীয়া দলে অংশগ্ৰহণ কৰিব। গোৰ্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনাবাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। সামৰিক সহযোগিতাৰ লগতে আন্তঃসঞ্চালন সামৰ্থ বৃদ্ধিয়েই এই অনুশীলনৰ মূল উদ্দেশ্য বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি এই অনুশীলনে অংশগ্ৰহণ কৰা সৈনিকসকলক নগৰীয় বা উপনগৰীয় এলেকাত যুদ্ধৰ ৰণনীতি, প্ৰযুক্তি আৰু কৌশলৰ আদান প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। আমেৰিকাৰ ছাউথ কেৰলিনা দ্বীপত এখন ৰেষ্টুৰেণ্টত কালি সংঘটিত এটা গুলীচালনাৰ ঘটনাত 4 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 20 জন লোক আহত হয়। বিউফৰ্ড কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ে এখন বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি নিশা 1 বজাত ছেইণ্ট হেলেনা দ্বীপৰ এখন ৰেষ্টুৰেণ্টৰ পৰা কাৰ্যালয়ৰ সহকাৰীলৈ ফোন কৰি ঘটনা সম্পৰ্কে অৱগত কৰোৱা হয়। শ্বেৰিফ কাৰ্যালয়ে ঘটনাৰ তদন্তৰ বিষয়ে জনাই যদিও সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। নিহতসকলৰ নাম এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। কাৰ্যালয়ে গুলীচালনাৰ সময়ত ঘটনাস্থলীত শতাধিক লোক জমা হৈ আছিল বুলি উল্লেখ কৰিছে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া সত্বেও পৰাজয়ৰ সন্মুখীন হয়। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 48 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 330 ৰাণ সংগ্ৰহ কৰে। অপেনাৰ স্মৃতি মান্ধানাই 66টা বলত 80 ৰাণ কৰাৰ লগতে প্ৰতিকা ৰাৱলে 75 ৰাণৰ বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ আনাবেল ছুথাৰলেণ্ডে 5টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত 331 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি অষ্ট্ৰেলিয়াই 49 অভাৰত 7টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ এলিছা হিলিয়ে 107টা বলত 142 ৰাণ কৰাৰ লগতে এলিচি পেৰীয়ে 47 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ নাল্লাপু ৰেড্ডি চৰণীয়ে 3টা উইকেট দখল কৰাৰ বিপৰীতে দীপ্তি শৰ্মা আৰু অমনজিৎ কৌৰে 2টাকৈ উইকেট লাভ কৰে। এলিছা হিলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত কালি ৱেষ্ট ইণ্ডিজে 2টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 173 ৰাণৰ পৰা আজি নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। খেলখন পুৱা 9:30 বজাত আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজ 8টা উইকেট আউট হ'বলৈ বাকী থকা অৱস্থাত ভাৰততকৈ সামগ্ৰিকভাৱে 97 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 248 ৰাণ কৰিবলৈ সমৰ্থ হয় আৰু দলটো ফ'ল' অনৰ সন্মুখীন হয়। দলটোৱে কালি ছাই হোপ আৰু জন কেম্পবেলৰ অৰ্ধশতকৰ সহায়ত তৃতীয় দিনৰ খেল সামৰে। কেম্পবেল হোপে তৃতীয় উইকেটৰ জুটিত 138 ৰাণ যোগ দিয়ে। AFC 17 বছৰ অনূৰ্ধ মহিলাৰ এছিয়ান কাপ ফুটবলৰ কোৱালিফায়াৰ্ছত ভাৰত আজি আয়োজক দেশ কিৰ্গিজ গণতন্ত্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্ৰুপ জিৰ উদ্বোধনী খেলখন আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6:30 বজাত বিছকেকৰ অমুৰ জাকব ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। AFC 17 বছৰ অনূৰ্ধ মহিলাৰ এছিয়ান কাপ ফুটবলত ভাৰতীয় মহিলা দলটোৱে ইয়াৰ পূৰ্বে 2005 চনতে অৱতীৰ্ণ হৈছিল। সুদীৰ্ঘ 21 বছৰৰ বিৰতিৰ পাছতহে মহাদেশীয় পৰ্যায়ত তেওঁলোকে খেলাৰ সুযোগ লাভ কৰিছে। গ্ৰুপৰ আন এটা দল হৈছে উজবেকিস্তান। গ্ৰুপ পৰ্যায়ত বিজয়ী দলটোৱেহে অহা বছৰ মেত চীনত 12খন দেশৰ মাজত হ'বলগীয়া ফাইনেল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক যোৱা নিশা নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানৰ জয়পুৰলৈ যাব। গাজাৰ শান্তি সন্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তিবৰ্ধন সিং ইজিপ্তৰ ৰাজধানী কাইৰোত উপস্থিত হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহিণ্ড 2025ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। আৰু আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে 3 উইকেটত জয়লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।